এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঠাই ঠাই বাতৰিসমূহৰ ভিতৰত আছে ৰাজ্যত উদ্যোগ প্ৰতিষ্ঠাৰ অনুকূল পৰিৱেশে বাহিৰৰ প্ৰতিষ্ঠানক অসমৰ প্ৰতি আগ্ৰহী কৰি তুলিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ দিছপুৰত দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ফিজিটেল বেংকৰ মুখ্য শাখা মুকলি অসম চুক্তি ৰূপায়ণৰ কাম কাজ শীঘ্ৰেই অধিক খৰতকীয়া কৰি তোলা হ'ব বুলি মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ ৰাজ্যজুৰি শ্ৰীশ্ৰী হৰিদেৱৰ 461 সংখ্যক তিৰুভৱ তিথি পালন ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে ৰাজ্যৰ কেইবাখনো জিলাত সজাগতামূলক সভা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ঔদ্যোগিক পৰিৱেশ গঢ়ি উঠাৰ বাবে নতুন নতুন কোম্পানী উদ্যোগৰ ভেটি স্থাপন কৰিবলৈ অসমলৈ ধাৱমান হোৱা বুলি প্ৰকাশ কৰিছে। দিছপুৰত আজি দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ফিজিটেল শ্লাইচ বেংকৰ মুখ্য শাখা মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শান্তি আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ প্ৰতিষ্ঠানসমূহে ৰাজ্যলৈ নিজৰ কাৰ্যালয় আনিবলৈ লৈছে। এই পৰিৱেশৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব পাৰিলে ৰাজ্যৰ ল'ৰা ছোৱালী বাহিৰলৈ গৈ কাম কৰিব নালাগে বুলি তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই ইয়াক দায়িত্ব হিচাপে গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
আমাৰ যিমান এনেকুৱা নতুন নতুন কোম্পানী আহিব, ইনষ্টিটিউচন আহিব, আমি যদি অসমত তেওঁলোকক ভালকৈ ৰাখিব পাৰো, ভাল এনভাইৰনমেণ্ট দিব পাৰো, কোঅপাৰেট কৰিব পাৰো, সহযোগিতা কৰিব পাৰো, তেতিয়াহলে আমাৰ ল'ৰা ছোৱালী বেংগালোৰ দিল্লীত গৈ কাম কৰিব নালাগে, আমি অসমতে আমি কাম কৰিবলৈ সুবিধা পাম। আৰু মই বিশ্বাস কৰো যে আমাৰ ফিউচাৰ বহুত ব্ৰাইট আৰু আমি এনেকে কাম কৰি থাকিলে আমি এনেকুৱা বহুত ইনষ্টিটিউচনক আমি অসমলৈ আনিব পাৰিম, অসমৰ ল'ৰা ছোৱালীক সুবিধা দি যাব পাৰিম।
মুখ্যমন্ত্ৰী কয় যে গুৱাহাটীত দেশৰ প্ৰথমটো ডিজিটেল আৰু কৃত্ৰিম বুদ্ধিমত্তা চালিত বেংক শাখা মুকলি হোৱাটোৱে দেশৰ বেংকিং খণ্ডৰ ভৱিষ্যত নিৰূপণ কৰাৰ ক্ষেত্ৰত অসমৰ পূৰ্ণ প্ৰস্তুতিকে সূচায়। ডঃ শৰ্মাই কয় যে অনন্য সেৱাৰে সমৃদ্ধ বেংকৰ আগমনে ৰাজ্যখনত প্ৰকৃত বিনিয়োগৰ পৰিৱেশ সৃষ্টি কৰিছে। ৰাজ্য চৰকাৰ অসমক দায়িত্বশীল আৰু প্ৰযুক্তিচালিত বিনিয়োগৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ কাম কাজৰ অগ্ৰগতিত গুৰুত্ব আৰোপ কৰিছে আৰু শীঘ্ৰেই এই সম্পৰ্কীয় কাম কাজ ত্বৰান্বিত কৰা হ'ব। মন্ত্ৰী অতুল বৰাই আজি নতুন বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত এই কথা সদৰি কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন তথা অসম চুক্তি ৰূপায়ণ দপ্তৰৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে আজি আটাইকেইটা বিভাগৰে কাম কাজ পৰ্যালোচনা কৰাৰ বাবে প্ৰথমখন বৈঠকত মিলিত হয়। তেওঁ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ স্থিতিৰ বিষয়ে বুজ লয়। আত্মসহায়ক গোটসমূহৰ প্ৰচেষ্টাত ৰাজ্যজুৰি প্ৰায় 9 লাখ মহিলা লাখপতি বাইদেউলৈ পৰিণত হোৱাটো ইতিবাচক দিশ বুলি তেওঁ উল্লেখ কৰে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাকী কেইটামান বিভাগৰ উপৰিও যিকেইটা বিভাগ অৱশ্যে পূৰ্বৰ পৰা আমাৰ ওপৰতেই দায়িত্ব ন্যস্ত আছিল, মন্ত্ৰী হিচাপে আছিলো লাষ্ট 3 years, তাৰ বাহিৰে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছিল আৰু আমি আজিৰ দিনটোত কেইটা বিভাগৰ বিষয়াসকলৰ লগত বৈঠকত মিলিত হ'ম। পোনপ্ৰথমে মই পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ বিষয়াসকলৰ লগত এক বৈঠকত মই অংশ লওঁ। এইখন প্ৰথমখন বৈঠক সমগ্ৰ ৰাজ্যজুৰি যিবিলাক বিভাগটোৰ জৰিয়তে আঁচনি ৰূপায়িত হৈ আছে সেই আঁচনিসমূহৰ ৰূপায়ণৰ স্থিতিৰ বিষয়ে মই খবৰ লওঁ আৰু ভৱিষ্যতৰ দিনত আমি কেনেদৰে আগবাঢ়িম তাৰ পৰিকল্পনা কৰোঁ। আমি আজিয়ে 100 দিনীয়া এক পৰিকল্পনা 100 days কাৰণে প্ৰগ্ৰেম আমি ঠিক কৰি লৈছো। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগটো মই অনুভৱ কৰোঁ যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু মোৰ বিশ্বাস যে আমি এটা টীম হিচাপে কাম কৰিব লাগিব, ডেডিকেশ্যনৰ মনোভাৱেৰে আমি কাম কৰিব লাগিব।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি খনি আৰু খনিজ বিভাগৰ এখন বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত ভূতত্ব আৰু খনন সঞ্চালকালয় MMDC NL আৰু AHECLৰ কাম কাজৰ পৰ্যালোচনা কৰা হয়। বৈঠকত এই বিভাগসমূহে যোৱা 5 বছৰত লাভ কৰা সাফল্য আৰু পৰৱৰ্তী 5 বছৰৰ বাবে ল'বলগীয়া উন্নয়নমূলক কাম কাজৰ বিশদ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰা হয়। ইয়াৰ উপৰি খনন খণ্ডৰ সংস্কাৰ, খনিৰ নিলাম, ৰাজহ বৃদ্ধিৰ পৰিকল্পনা, খনিৰ লীজ ব্যৱস্থাপনা আৰু দুৰ্লভ খনিজ সম্পদৰ অন্বেষণৰ বিষয় লৈও বৈঠকত আলোচনা কৰা হয়। ছিকিমে আজি ৰাজ্যখনৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। 1975 চনৰ আজিৰ দিনটোতে ৰাজ্যখন আনুষ্ঠানিকভাৱে ভাৰতৰ সৈতে চামিল হৈছিল। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত আজি লোকভৱনত ছিকিমৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাজ্যপালগৰাকীয়ে ছিকিমৰ জনসাধাৰণক ওলগ জনায় আৰু ৰাজ্যখনক শান্তি, প্ৰগতি, পৰিৱেশ সংৰক্ষণ তথা জাতীয় গৌৰৱৰ প্ৰতীক বুলি অভিহিত কৰে। তেওঁ কয় যে ছিকিমে দেশৰ প্ৰথমখন পূৰ্ণাংগ জৈৱিক সামগ্ৰী উৎপাদিত ৰাজ্য হিচাপে পৰিগণিত হৈ বহনক্ষম উন্নয়নৰ আৰ্হি হৈ পৰিছে আৰু পৰিৱেশ সংৰক্ষণৰ সৈতে কিদৰে অৰ্থনৈতিক বিকাশৰ দিশত অগ্ৰসৰ হ'ব পাৰি সেয়া প্ৰতিপন্ন কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন 21 মে'ৰ পৰা অনুষ্ঠিত হ'ব। অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰাব। অধিৱেশনৰ দিন চমু চেপি অহাৰ লগে লগে বিধানসভাত বিৰোধী পক্ষৰ দলপতি থাকিব নে নাই তাক লৈ জল্পনা কল্পনা আৰম্ভ হৈছে। পূৰ্বতে বিৰোধী দলপতিৰ মৰ্যাদা লাভ কৰিবলৈ 21 গৰাকী সদস্যৰ প্ৰয়োজন আছিল যদিও সংশোধনীৰ জৰিয়তে এই সংখ্যা 13লৈ হ্ৰাস কৰা হৈছে। বিধানসভাৰ সচিব দুলাল পেগুৱে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিৰোধী দলপতি দিয়া নিদিয়া সন্দৰ্ভত অধ্যক্ষই সিদ্ধান্ত ল'ব।
বিৰোধী দলপতি পাবনে নাপায় এজ পাৰ আমাৰ ৰুল মতে যোৱাবাৰ আমাৰ 15 এছেম্বলি আছিলে, 14 এছেম্বলিত এটা মানে আমাৰ প্ৰথমতে আছিলে, পিছলৈ গৈ গৈ পেলাই মানে আচলতে 16 নিয়মটো হ'ল 16 টোটেল মেম্বাৰৰ পৰা 16 তাৰমানে 21 আছিলে 14 এছেম্বলিত। তাৰপিছত তেতিয়া গৈ 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 তেওঁলোকে তেনেকে 20-19লৈ পাই গ'ল। তেনেকে গৈ পেলাই কেচেছ হোৱাৰ পিছত মানে বিৰোধী দল নাপায় বুলি পেলাই কেচত হাৰিছে। ৰুলতো আছে বিৰোধী দল পাবলৈ হলে মানে 21 পালে নহব, স্পীকাৰে কনচেণ্ট থাকিব লাগিব, স্পীকাৰে ইচ্ছা কৰিলে দিবও পাৰে নিদিবও। তাৰপিছত আকৌ ৰুলটো এমেণ্ড কৰিলে, এমেণ্ড কৰাৰ পিছত আকৌ আমাৰ 110 কৰিলে, 110 কৰাৰ পিছত 126-110 হলে আমাৰ 12.6 হয়, 12.6ত আকৌ এতিয়াতো 12.6 হলে 13 হয়, নিয়মমতে 13 হলে দিব লাগে বুলি তেওঁলোকে কৈছে। নিয়মত আকৌ কোনো স্পেচিফিক তেনেকুৱা কোনো ৰুল নাই, ইয়াতে বিৰোধী দলপতি পাতিবই লাগে বুলি পেলাই নিয়ম নাই। স্পীকাৰে বিৰোধী দল নিদিবও পাৰে দিব পাৰে, এইটো ডিস্কেশ্যনৰ পাৱাৰটো হ'ল স্পীকাৰ চাব।
উল্লেখযোগ্য যে শেহতীয়া নিৰ্বাচনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 19খন আসনহে লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যৰ ভক্তি আন্দোলনৰ অন্যতম হোতা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীশ্ৰী হৰিদেৱৰ আজি 461 সংখ্যক তিৰোভাৱ তিথি। শ্ৰীশ্ৰী হৰিদেৱে সামাজক আধ্যাত্মিকতাৰ অমিলন বাদ দেখুৱাই মানেৰী, বহৰী, গৈহাটী আদি সত্ৰসমূহ স্থাপন কৰিছিল। ইয়াৰ উপৰি তেওঁ শৰণ সংহিতা, ভক্তিৰক তৰংগিনী, হৰিনাম কীৰ্তন পদ্ধতি আদি আপুৰুগীয় গ্ৰন্থৰ ৰচনাৰে অসমীয়া ভাষাক সমৃদ্ধ কৰি থৈ গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শ্ৰী শ্ৰী হৰিদেৱৰ তিৰোভাৱ তিথি পালন কৰা হৈছে। গুৰুজনাই স্থাপন কৰা বৰপেটা জিলাৰ আদিসত্ৰ বহৰীত পুৱা উষা কীৰ্তনেৰে তিৰোভাৱ তিথিৰ দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পাছতে নাম প্ৰসংগ কাৰ্যসূচী অনুষ্ঠিত হয়। তিৰোভাৱ তিথি উপলক্ষে আয়তী আৰু প্ৰসকটৰ প্ৰসংগ, ৰাজহুৱা নাম, দিহানাম, ধৰ্মালোচনী সভা আদিৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তিৰোভাৱ তিথি উপলক্ষে শ্ৰীশ্ৰী হৰিদেৱলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভক্তি, শান্তি আৰু মানৱতাৰ বাণীৰে সমাজক আলোকিত কৰা গুৰুজনাৰ আদৰ্শৰাজিয়ে আমাক সদায় অনুপ্ৰাণিত কৰি থাকিব। তেওঁ লগতে গুৰুজনাই দেখুওৱা সম্প্ৰীতি আৰু সদ্ভাৱনাৰ পথ অনুসৰণ কৰি এখন শক্তিশালী অসম গঢ়াৰ বাবে সংকল্প ল'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা এই দিৱসৰ জৰিয়তে ডেংগীৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু এই ৰোগ প্ৰতিৰোধৰ উপায়ৰ বিষয়ে অৱগত কৰাৰ প্ৰয়াস কৰি অহা হৈছে। এই দিৱসৰ জৰিয়তে মহৰ প্ৰজনন ৰোধ কৰাৰ বাবে আবদ্ধ পানী নিষ্কাশন আৰু পানীৰ টেংকসমূহৰ সঠিক তদাৰককে ধৰি সৰল নিয়ন্ত্ৰণ কৌশলৰ প্ৰসাৰত গুৰুত্ব দিয়া হৈছে। দেশৰ বাকী অংশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। হাইলাকান্দি জিলাত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি হৰকিশোৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক ডেংগী ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ উপায় সম্পৰ্কে অৱগত কৰোৱা হয়। অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ বিনামূলীয়া তেজ পৰীক্ষাৰ ব্যৱস্থাও কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাতো ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগ তথা ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ প্ৰতিৰোধ বিভাগৰ উদ্যোগত আজি খেৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৱৰ্কক আয়ুষ্মান আৰোগ্য মন্দিৰ, উম্পানাই মধ্য ইংৰাজী বিদ্যালয় আৰু হামৰেন জিলা চিকিৎসালয়ত সজাগতা সভা অনুষ্ঠিত কৰা হয়। একেদৰে ধুবুৰী জিলাত যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ত ডেংগী দিৱসৰ সৈতে সংগতি ৰাখি সজাগতা সভাৰ আয়োজন কৰা হয়। সভাত মহৰ প্ৰজনন ৰোধ কৰি এই ৰোগ প্ৰতিৰোধৰ বিষয়ে অৱগত কৰোৱা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই ডেংগী ৰোগৰ বিষয়ে সজাগতা সৃষ্টি আৰু নিজৰ চৌপাশৰ অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে জনসাধাৰণক আগবাঢ়ি আহিবলৈ আহ্বান জানাইছে। ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীনাড্ডাই কয় যে চৰকাৰে বৰ্ধিত নিৰীক্ষণ, সম্প্ৰসাৰিত পৰীক্ষণ, উন্নত চিকিৎসা আৰু ব্যাপক সজাগতা অভিযানৰ মাধ্যমেৰে এই ৰোগ প্ৰতিৰোধৰ প্ৰচেষ্টা সুদৃঢ় কৰাৰ বাবে কাম কৰি আহিছে। শ্ৰীভূম জিলাৰ নগৰীয়া অঞ্চলত পানী জমা হোৱাৰ সমস্যা তথা কৃত্ৰিম বান্ধ ৰোধ কৰিবলৈ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি প্ৰাকৃতিক আৰু অন্যান্য নিষ্কাশন ব্যৱস্থা, ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক পথ, চৰকাৰী ভূমি, নলা আদিৰ ওপৰত অবৈধ দখল আঁতৰাবলৈ প্ৰশাসনে নিৰ্দেশ দিছে। জিলাখনৰ আয়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষই জাৰি কৰা নিৰ্দেশনা অনুসৰি অবৈধ দখল তৎক্ষণাত আঁতৰাই পেলাবলৈ কোৱা হৈছে। অৱশ্যে উচ্ছেদ আৰম্ভ কৰাৰ আগতে সংশ্লিষ্ট লোকসকলক আগতীয়াকৈ অৱগত কৰাবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে 2005 চনৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ 30, 34, 41 আৰু 51 নম্বৰ ধাৰাৰ অধীনত জনসাধাৰণৰ স্বাৰ্থত এই আদেশ জাৰি কৰা হৈছে। বৰষুণৰ ফলত পানী জমা হৈ সাধাৰণ জনতাৰ অসুবিধা নহবলৈ ব্যৱস্থা কৰা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে।
কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে গ্ৰহণ কৰা জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে আয়ুক্তৰ কাৰ্যালয়ত আজি এখন প্ৰস্তুতিমূলক সভাৰ আয়োজন কৰে। জিলাখনৰ আয়ুক্ত প্ৰদীপ টিমুঙৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ ৰংজুলি, দুধনৈ, পাইকান, বালিজেনা, শ্ৰী সূৰ্যগিৰি আৰু লক্ষীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন জনজাতীয় গাঁৱত এই অভিযানৰ অধীনত শিবিৰ মুকলি কৰা হ'ব। এই শিবিৰসমূহত চৰকাৰৰ বিভিন্ন আঁচনিৰ লগত জড়িত বিষয়া, গাঁও পঞ্চায়তৰ সচিবকে ধৰি বিভিন্ন সেৱাৰ ব্যক্তিয়ে জনজাতীয় লোকসকলৰ প্ৰয়োজন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব। শিবিৰসমূহত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, প্ৰতিষেধক প্ৰদান, পোষণ অভিযানৰ সুবিধা, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, আয়ুষ্মান কাৰ্ড, পি এম মুদ্ৰা যোজনা আদি প্ৰদান কৰা হ'ব। তদুপৰি জাতিৰ প্ৰমাণপত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আদি সেৱাৰ বাবে অনলাইন আবেদনসমূহো এই শিবিৰতে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হ'ব। জিলা প্ৰশাসনে পৰহিলৈ আমজোঙাত থকা সংহত জনজাতি উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত এই কাৰ্যসূচী মুকলি কৰিব। জয়াৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন জিলাৰ 14-15 বছৰ বয়সৰ কিশোৰীসকলক স্বাস্থ্য বিভাগে এইচ পি ভি প্ৰতিষেধক প্ৰদানৰ দিহা কৰিছে। মৰিগাঁও জিলাৰ 30টা কেন্দ্ৰত পৰহিলৈৰ পৰা এই বিশেষ প্ৰতিষেধক প্ৰদান অভিযান চলোৱা হ'ব। আজি জিলাখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰাৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত এই সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত এই অভিযানৰ অগ্ৰগতিৰ লগতে শিক্ষানুষ্ঠানসমূহলৈ ইয়াৰ সম্প্ৰসাৰণৰ প্ৰস্তুতিৰ বুজ লোৱা হয়। অহা 31 মেলৈ চলিবলগীয়া এই অভিযানত জিলাখনৰ 9,576 গৰাকী কিশোৰীক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। বজালী জিলাৰ ভৱানীপুৰত যোৱা 28 এপ্ৰিলত সংঘটিত ডকাইতি ঘটনাৰ জড়িত মূল অভিযুক্তৰ লগতে আন এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত লোৱাখুৰ গাঁৱৰ কাঁহ পিতলৰ সামগ্ৰীৰ ব্যৱসায়ী এজনৰ পৰা 2 পৰিমাণৰ নগদ ধন আৰু বাহন কাঢ়ি লোৱাৰ পাছত ব্যৱসায়ীজনে দিয়া এজাহাৰৰ ভিত্তিত ভৱানীপুৰ আৰক্ষীয়ে এই ডকাইতিকাণ্ডৰ অনুসন্ধান আৰম্ভ কৰিছিল। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত বৰপেটাৰ সমীপৰ কলগাছিয়া গাঁৱৰ চাহেদ খান আৰু তেওঁৰ সহযোগী একেখন গাঁৱৰে আলী হুছেইনক আটক কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে ডকাইত দুজনৰ পৰা এখন 4-চকীয়া বাহনৰ লগতে চোকা অস্ত্ৰ উদ্ধাৰ কৰিছে। বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03-6126-1876 আৰু 2662325 নম্বৰলৈ ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ডিব্ৰুগড়ৰ কছাৰীবাৰী মানকটাৰ সৰবৰাহী মহিলা সমাজকৰ্মী মীৰা সোণোৱালৰ আজি পুৱা নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। প্ৰয়াত সোণোৱাল পূবেৰুণ সংঘ আৰু মানকটা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাকালৰ সদস্য আৰু কছাৰীবাৰী ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভানেত্ৰী আছিল। তেওঁৰ মৃত্যুত বহু লোক, অনুষ্ঠান প্ৰতিষ্ঠান আৰু দল সংগঠনে শোক প্ৰকাশ কৰিছে। ৰাজ্যত উদ্যোগ প্ৰতিষ্ঠাৰ অনুকূল পৰিৱেশে বাহিৰৰ প্ৰতিষ্ঠানক অসমৰ প্ৰতি আগ্ৰহী কৰি তুলিছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। দিছপুৰত দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ফিজিটেল বেংকৰ মুখ্য শাখা মুকলি। অসম চুক্তি ৰূপায়ণৰ কাম কাজ শীঘ্ৰেই অধিক খৰতকীয়া কৰি তোলা হ'ব বুলি মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। ৰাজ্যজুৰি শ্ৰীশ্ৰী হৰিদেৱৰ 461 সংখ্যক তিৰুভাৱ তিথি পালন। ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে ৰাজ্যৰ কেইবাখনো জিলাত সজাগতামূলক সভা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ আৰু গুজৰাট টাইটান্ছ মুখামুখি। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।